এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকৰ আজি দায়িত্ব গ্ৰহণ, বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ, অহা 21 মাৰ্চত ডমিনিকান ৰিপাব্লিকত আয়োজিত বিশ্ব কবিতা মহোৎসৱত অসমৰ 6গৰাকী বিশিষ্ট কবিৰ অংশগ্ৰহণ আৰু 56 সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন। নিৰ্বাচন আয়োগে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ কৰিছে। ইয়াৰে 51গৰাকী সাধাৰণ, 50গৰাকী ব্যয় আৰু 35গৰাকী আৰক্ষী পৰ্যবেক্ষক। তেওঁলোকক ততাতৈয়াকৈ সংশ্লিষ্ট বিধানসভা সমষ্টিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে যোগাযোগ নম্বৰ ৰাজহুৱা কৰিবলৈ আৰু নিৰ্বাচন বিষয়ক উজৰাপতি দাখিলৰ বাবে প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাইজৰ প্ৰতিনিধিৰ সাক্ষাতৰ বাবে সময় নিৰ্দিষ্ট কৰি দিবলৈ আয়োগে নিৰ্দেশ দিছে। নিৰ্বাচন আয়োগে লগতে ৰাজনৈতিক দল, বিষয়া আৰু মন্ত্ৰীসকললৈও বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি মন্ত্ৰীসকলক চৰকাৰী কৰ্তব্যৰ সৈতে নিৰ্বাচনী প্ৰচাৰক একাকাৰ নকৰিবলৈ তথা নিৰ্বাচনী প্ৰচাৰত চৰকাৰী যন্ত্ৰ, ব্যক্তি বা পৰিবহণ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে চৰকাৰী বিষয়াসকলক নিৰ্বাচনী আদৰ্শ আৰু নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ তথা ৰাজনৈতিক দলসমূহক সভা সমদলৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ আৰু নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কুটায়ো ইতিমধ্যে প্ৰশাসনিক বিষয়া তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হৈ সকলো নীতি নিৰ্দেশনা তথা সম্পূৰ্ণ নিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিছে। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়ে কালি 6টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। বৰহমপুৰ সমষ্টিত ৰাণুমাই তেৰণপিক, ডিফু সমষ্টিত বীৰেশ ডিফৈচাক, যোৰহাট সমষ্টিত প্ৰণৱ প্ৰিয়াংশু দত্ত, উত্তৰ কৰিমগঞ্জ সমষ্টিত ছাইনুল হক, পলাবাৰী সমষ্টিত এলভিন বৰুৱা আৰু দিছপুৰ সমষ্টিত বল্লভ পাত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইপিনে AIUDF দলেও কালি 12টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকাত 9টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। AIUDF দলে কালি দলটোৰ উপসভাপতি তথা বিধায়ক আমিনুল ইছলামক দলীয় অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য পোৱাৰ পাছতেই তেওঁক দলটোৰ পৰা 6 বছৰৰ বাবে অব্যাহতি দিয়ে। এটা প্ৰেছ বিবৃতিযোগে AIUDF দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদে আমিনুল ইছলামক অব্যাহতি দিয়া বুলি প্ৰকাশ কৰে। অসম জাতীয় পৰিষদ দলে কালি 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত আৰু কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁয়ে বৰহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপিয়ে আজি নিশা বা কাইলৈৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। অহা 20 মাৰ্চত BPFৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। মুছলপুৰত কালি BPFৰ সকলো উপসমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। 26 মাৰ্চ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কালি দলৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীবৰদলৈয়ে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ইপিনে মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীবৰদলৈৰ বাবে দলৰ দুৱাৰ খোলা থকা বুলি উল্লেখ কৰি আসন্ন নিৰ্বাচনত তেওঁক দলীয় টিকট প্ৰদান কৰিবলৈ দল সাজু থকা বুলি মন্তব্য কৰিছে। ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমে অবৈধভাৱে লগোৱা বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত অভিযান চলাইছে। পৌৰ নিগমৰ দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা হোৰ্ডিং, বেনাৰ, ছাইনবোৰ্ড, পোষ্টাৰ আদি মহানগৰীৰ বিভিন্ন পথৰ পৰা ইতিমধ্যে আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে সকলোকে নিৰ্বাচনী আচৰণ বিধি তথা ব্যৱস্থাসমূহ মানি চলিবলৈ আহ্বান জনাইছে। ইয়াৰ অন্যথা জৰিমনা বিহা হ'ব বুলি নিগমৰ সূত্ৰই সকীয়া দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 21 মাৰ্চত ডমিনিকান ৰিপাব্লিকত আয়োজিত বিশ্ব কবিতা মহোৎসৱত অসমৰ 6গৰাকী বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ লগতে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ বুয়েনছ আয়াৰ্চৰ পৰা অবিৰত চৌবিশ ঘণ্টা জুৰি সম্প্ৰচাৰ কৰা হ'ব। মহোৎসৱত অসমৰ ছগৰাকী কবিৰ কবিতা আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হ'ব। মহোৎসৱত ডঃ লুৎফা হানুম ছেলিমা বেগম, ৰাজীৱ বৰুৱা, ডঃ এম কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু ডঃ বিজয় শংকৰ বৰ্মনে অসমক প্ৰতিনিধিত্ব কৰিব। বিশিষ্ট কবি ৰাজীৱ বৰুৱাই এই মহোৎসৱত অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে অংশ ল'ব। বিশ্বৰ বিভিন্ন দেশৰ কবিসকল একেখন মঞ্চত সমবেত হোৱা এই মহোৎসৱৰ পঞ্চম সংস্কৰণৰ বিষয় হৈছে বিশ্বৰ বাবে ন্যায় আৰু সৌন্দৰ্য। 52খন দেশৰ 49টা ভাষিক আৰু অন্য গোটৰ 384গৰাকী কবিয়ে এই অনুষ্ঠানত অংশ ল'ব। 21 মাৰ্চৰ দিনৰ এক বছৰ পৰা অসমৰ কবিসকলৰ কবিতা ফেচবুক, ইউটিউব আৰু অন্যান্য মাধ্যমযোগে প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে বিভিন্ন ভাষা, সংস্কৃতি আৰু মহাদেশৰ মাজত মানৱীয় সমন্বয় আৰু সম্প্ৰীতিৰ মনোভাৱ বিকশাই তোলাৰ লগতে কবিতাক ইতিবাচক শক্তিৰ আধাৰ হিচাপে পৰিগণিত কৰাৰ বাবে মহোৎসৱৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰত কালি নিশা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতী যাকে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি কৰে। গহপুৰৰ ধূপাবৰ গাঁৱত প্ৰায় 150টাৰো অধিক হাতীৰ এটা যাকে প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। নিশাই ৰাইজে হাতীৰ ডাকটো খেদি পঠিয়াবলৈ সমৰ্থ হয়। বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা গাঁওসমূহ ৰক্ষা কৰিবলৈ গাঁওবাসীয়ে প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।
এইখন গাঁওখনৰ নাম হৈছে ধূপাবৰ, 8নং ৱাৰ্ড। কালি যোৱা 10:30 বজাত মানে আমি এটা শব্দ শুনিছোঁ। শব্দ শুনাৰ পিছতে আমি ওলাই আহি পেলাই অকণমান চাওঁ যে কিবা গাহৰি নিচিনা মাত শুনিলোঁ। তাৰপিছত ওলাই আহি দেখিলোঁ যে এটা বৃহৎ হাতীৰ যাক আমাৰ ঘৰৰ বেৰ চেৰ মানে মহতিয়াই ভাঙিছে। আৰু প্ৰশাসনক এইটোৱে অনুৰোধ কৰিছোঁ আৰু চৰকাৰখনকো কৈছোঁ যে আমি মানে কাজিৰঙাৰ একেবাৰে নিচেই কাষতে থকা এখন গাঁও, গতিকে ইয়াত অনবৰতে দেখোঁ যে আমি হাতী মানে প্ৰতিদিনাখনে বুলি ক'লে ভুল নহ'ব। আমাৰ যিখিনি ওচৰৰে গাঁওবিলাক আছে আমি মানে সদায় ভয়তে থাকোঁ আৰু গোটেই ৰাতি হোৱাৰ লগে লগে আমাৰ গাহৰিৰ পৰা ধৰি লওক খেতি পথাৰটো কৰিব নোৱাৰাই হৈছোঁ। গাহৰি একদম সৰুৰ পৰা ডাঙৰলৈকে আৰু হাতী যিখিনি আমাৰ মানে অত্যাচাৰ কৰি আছে তাক মানে অকণমান কিবা ব্যৱস্থা কৰিব লাগে।
শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ ৰেষ্টুৰাঁ, হোটেল, ধাবাৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যৱহাৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ একাংশ ব্যৱসায়ীয়ে বেআইনীভাৱে ব্যৱহাৰৰ ফলত বজাৰত ৰন্ধন গেছৰ কৃত্ৰিম নাটনিৰ সৃষ্টি হৈছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ৰন্ধন কাৰ্যৰ বাবে কেৱল অনুমোদিত বিতৰকৰ পৰা ক্ৰয় কৰা বাণিজ্যিক ৰন্ধন গেছহে ব্যৱহাৰ কৰিব পাৰিব। নিয়ম উলংঘা কৰিলে ব্যৱহৃত চিলিণ্ডাৰ জব্দ কৰাৰ উপৰি কঠোৰ শাস্তি বিহা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। জিলাখনত এই নিৰ্দেশ কঠোৰভাৱে বলবৎ কৰাৰ বাবে আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ, যোগান বিভাগৰ বিষয়া আৰু পৌৰসভাৰ কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে। দক্ষিণ শালমৰা ৰাজচক্ৰৰ হাজিৰঘাট অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই জনসাধাৰণৰ জীৱন আৰু সা সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। সোমবাৰে নিশা খহনীয়াৰ ফলত গাঁওখনৰ 10টা পৰিয়ালৰ ঘৰ বাৰী মাটি ভেটি জাহ যায়। উল্লেখযোগ্য যে প্ৰায় 2 দশক ধৰি অঞ্চলটোত খহনীয়াৰ সমস্যা অব্যাহত আছে। অঞ্চলটোৰ শতাধিক পৰিয়ালৰ অস্তিত্বৰ প্ৰতি খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে কালি জিলাখনৰ পল্টন বজাৰত উচ্ছেদ অভিযান চলায়। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত 9 বিঘা ভূমিত অবৈধভাৱে থকা 60টাৰো অধিক বাসগৃহ উচ্ছেদ কৰা হয়। ডিব্ৰুগড় ন্যায়িক আদালতে 2022 চনত প্ৰদান কৰা ৰায়ৰ ভিত্তিত অঞ্চলটোৰ ফণীবন্দৰ ভূমিত এই উচ্ছেদ অভিযান চলায়। 56 সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীয়ে 200 মিটাৰ বাটাৰফ্লাইত নতুন অভিলেখ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। কালি প্ৰতিযোগিতাৰ প্ৰথম দিনা আস্থাই 18 বছৰ ঊৰ্ধৰ এই শাখাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে অভিলেখ গঢ়ে। প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটিউট অব স্পৰ্টছৰ হৈ অৱতীৰ্ণ হৈছিল। ইয়াৰ আগেয়ে 2021 চনত 100 মিটাৰ বাটাৰফ্লাইটো আস্থাই অভিলেখ গঢ়িছিল। নিৰ্বাচন আয়োগে ৰাজ্যত নিয়োগ কৰা 136গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকৰ আজি দায়িত্ব গ্ৰহণ। বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। অহা 21 মাৰ্চত ডমিনিকান ৰিপাব্লিকত আয়োজিত বিশ্ব কবিতা মহোৎসৱত অসমৰ 6গৰাকী বিশিষ্ট কবিৰ অংশগ্ৰহণ আৰু 56 সংখ্যক ছিংগাপুৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ আস্থা চৌধুৰীৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।